নমস্কাৰ, এই আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই আজি এটা চুৰিগোচৰত 5 ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। 3 দিন আগতে তিতাবৰৰ মিহিৰাম শইকীয়া বিদ্যালয়ত সংঘটিত এটা চুৰিৰ গোচৰৰ পৰিপ্ৰেক্ষিতত ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগতে আৰক্ষী অভিযুক্ত কেইজনৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰে। প্ৰসিদ্ধ গীতিকাৰ আনন্দীৰাম দাসৰ পুণ্যতিথি উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। বনকোৱাৰ উপাধিৰে সন্মানিত দাসক বনগীতৰ স্ৰষ্টা বুলি অভিহিত কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰ বদন বৰফুকন, লাচিত বৰফুকন, পাৰঘাট আৰু ভক্ত প্ৰহ্লাদৰ বাবে গীত ৰচনা কৰা গীতিকাৰগৰাকীয়ে বিৰহী আৰু সুৰ নিজৰা নামৰ 2 প্ৰকাশিত গীতৰ সংকলনেৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি থৈ গৈছে। 1959 চনত গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘই তেওঁক বনকোৱাৰ আৰু নিউ আৰ্ট প্লেয়াৰ্ছে বনগীতৰ ওজা উপাধিৰে সন্মানিত কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত অসমীয়া গীতি সাহিত্যক চহকী কৰি যোৱা গীতিকাৰগৰাকীৰ গীতত মাটিৰ গোন্ধ পোৱা যায় বুলি উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বনকোৱাৰ আনন্দীৰাম দাসৰ অৱদানে অসমীয়া গীতি সাহিত্য তথা সংগীত জগতক অনন্য মাত্ৰা প্ৰদান কৰি গৈছে বুলিও মন্তব্য কৰে। আজি গুৱাহাটী প্ৰেছ ক্লাবত বনগীতৰ স্ৰষ্টাজনক সোঁৱৰি 56 সংখ্যক স্মৃতিচাৰণ সভাখন বনকোৱাৰ দিৱস হিচাপে অনুষ্ঠিত হয়। সভাত বনকোৱাৰ গ্ৰন্থৰ ৰচক কিশোৰী মোহন পাঠক আৰু বিশিষ্ট সংগীতজ্ঞ ডঃ ৰমেন চৌধুৰীক সাহিত্য আৰু সংগীতৰ ক্ষেত্ৰত বনকোৱাৰ বঁটাৰে সন্মানিত কৰা হয়। সভাত বনগীতৰ ওজাজনৰ কন্যা নীলিমা দাসো উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ উদ্যোগত অহা 8 আগষ্টত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল পৰিক্ৰমা উদযাপন কৰাৰ উদ্দেশ্যে যুৱবাণী শাখাৰ দ্বাৰা এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ 90 বছৰ এই কুইজ প্ৰতিযোগিতাত আকাশবাণীৰ প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল 90 বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্ন থাকিব। প্ৰতিযোগিতাৰ প্ৰতিটো দলত 2 সদস্য থাকিব। সেইদিনাই দুপৰীয়া 1 বজাৰ পৰা আকাশবাণীৰ 90 বছৰীয়া পৰিক্ৰমা, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক পৰম্পৰা, ঘটনা পৰিঘটনাক সামৰি আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ শিক্ষাৰ্থীসকলে কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব। বিজয়ীসকলক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰাৰ লগতে আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত ভাগ ল'বলৈ আমন্ত্ৰণ জনোৱা হ'ব। 8 আগষ্টৰ বিয়লি 4 বজাত শেহতীয়াকৈ অনুষ্ঠিত আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ সংগীতৰ অডিশ্যনত উত্তীৰ্ণ হোৱাসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। সবিশেষ জানিবলৈ আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটী চাব পাৰে অথবা আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ সৈতে যোগাযোগ কৰিব পাৰে। হোজাই জিলাত পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে জিলা প্ৰশাসনে বিশেষ অভিযান ৰূপায়ণ কৰিছে। এই উপলক্ষে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত এখন বিশেষ বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই যাত্ৰাৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উড়ন সেতুত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 2 লোক নিহত হয়। নিহত লোক 2 খোৱাং চাহ বাগিচাৰ গাড়ী চালক প্ৰণৱ দাস আৰু মণিপথাৰ নিবাসী ৰাহুল পাটৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, বলবমলৈ যাবৰ বাবে নৱনিৰ্মিত উড়ন সেতুৰ কাষত ৰখাই থোৱা 2 বাহনক গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আন 6 লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত বাহন 2 শিশুসহ 13 যাত্ৰী আছিল। ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত জনসাধাৰণৰ মাজত পথ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে আজি প্ৰতীকী হেলমেট উন্মোচন কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৌৰী আৰু আৰক্ষী অধীক্ষক VV ৰাকেশ ৰেড্ডীয়ে কাছেৰে আবৃত এই হেলমেটটো উন্মোচন কৰে। শিল্পী নিকু শইকীয়াই এই হেলমেটটো নিৰ্মাণ কৰিছিল। নগাঁও জিলাৰ চাপানলাৰ হুদহুদী নদীত গা ধুবলৈ গৈ আজি পুৱা 1 যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাখোৱা ৰোডৰ 21 বছৰীয়া ছয়ায়াম জৈন বুলি জানিব পৰা গৈছে। পুৱা গা ধুবলৈ গৈ যুৱকজন পানীত বুৰ যোৱাৰ পাছত SDRFৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45